এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি কৈছো অংকুৰ জ্যোতি শৰ্মাই। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয়খন বৈঠক আজি কাজিৰঙাত অনুষ্ঠিত হৈছে। বৈঠকত 1400 কোটিতকৈ অধিক টকা ব্যয়সাপেক্ষ অসম তথা উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ অভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডত কেইবাটাও নতুন প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে। সেই অনুসৰি জাহাজ আৰু কৰ্মচাৰী পঞ্জীয়নৰ বাবে কেন্দ্ৰীয় তথ্য সমৃদ্ধ পৰ্টেল ডিজিটেল ইণ্ডিয়া মুকলি কৰা হয়। এই বৈঠকতে ডিব্ৰুগড়ৰ ঐতিহ্য ভৱনৰ পুনৰ্নিৰ্মাণ, আঞ্চলিক উৎকৰ্ষ কেন্দ্ৰ স্থাপন, ৰাজ্যৰ 4টা স্থানত পৰ্যটন টাৰ্মিনেলৰ বিকাশ, পাণ্ডু জাহাজ মেৰামতি কেন্দ্ৰৰ পৰা পাণ্ডু বন্দৰলৈ সংযোগী পথ, 2 আৰু 16 নম্বৰ অৰ্থাৎ বৰাক আৰু ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় জলপথত চলাচলৰ বাবে 12খন জাহাজ ক্ৰয়, বৰাক নদীৰ বাবে 1খন জৰীপ জাহাজ ক্ৰয় আদি বিভিন্ন ঘোষণা কৰা হয়। অনুষ্ঠানত বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী শান্তনু ঠাকুৰ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অন্ধ্ৰপ্ৰদেশৰ পথ আৰু ভৱন মন্ত্ৰী বি চি জনাৰ্দন ৰেড্ডী, অৰুণাচল প্ৰদেশৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী অজিত টেছিঙকে ধৰি আন কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকে। যোৱা সোমবাৰে উমৰাংছৰ 3 কিলোৰ কয়লাখনিত হঠাতে সোমোৱা পানীৰ বাবে সংঘটিত দুৰ্ঘটনাৰ 4 দিন অতিবাহিত হোৱাৰ পাছতো খনিৰ ভিতৰত আৱদ্ধ শ্ৰমিকৰ সন্ধান উলিয়াব পৰা হোৱা নাই। উদ্ধাৰ কাৰ্যত নিয়োজিত নৌসেনা বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনী, সেনাবাহিনী, কোল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী বাহিনী আদি সকলো সংস্থাই এতিয়া কোনো শ্ৰমিকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা অৱস্থা নাই বুলি প্ৰকাশ কৰিছে। বিশাখাপট্টনমৰ নৌসেনা কমাণ্ডৰ পৰা অহা উদ্ধাৰকাৰী দলে কালিও উদ্ধাৰ কাৰ্যত দূৰ সংবেদী বাহন ব্যৱহাৰ কৰে আৰু কোল ইণ্ডিয়াই ব্যৱহাৰ কৰা উচ্চমানৰ পানী নিষ্কাশন যন্ত্ৰৰে খনিৰ আভ্যন্তৰৰ পৰা পানী সিঁচাৰ কাম অব্যাহত ৰাখে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি কালি নিশালৈ চলা অভিযানত কোনো মৃতদেহ উদ্ধাৰ কৰিব পৰা হোৱা নাই। নৌসেনা, বায়ুসেনা আৰু অসম আৰক্ষীয়ে নিৰৱচ্ছিন্নভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইফালে কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে উমৰাংছৰ খনি দুৰ্ঘটনাৰ প্ৰকৃত তথ্য চৰকাৰে দিয়া নাই বুলি অভিযোগ কৰিছে। ওদালগুৰি জিলাৰ ডিমাকুচিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ 66 সংখ্যক অধিৱেশন চলি আছে। এই 4দিনীয়া অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত অবড়ো লোকসকলৰ সৈতে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ অভিজ্ঞতা, বড়ো ভাষাৰ মৰ্যাদা সম্পৰ্কে এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। বড়ো সাহিত্য সভাৰ সভাপতি ডঃ সুৰথ নাৰ্জাৰীৰ সঞ্চালনত হ'বলগীয়া আলোচনা চক্ৰখনত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ইছমাইল হুছেইন আৰু বড়ো সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অৰু কুমাৰ দে সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাগৌৰৱ ব্ৰহ্মই আজি ডিমাকুচি শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। ইয়াৰ পাছত চুবুৰীয়া ৰাষ্ট্ৰ নেপাল আৰু বাংলাদেশৰ লগতে ভাৰতৰ কেইবাখনো ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে বিশেষ মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আবেলি সাহিত্য একাডেমী বঁটাপ্ৰাপক নন্দেশ্বৰ দৈমাৰীয়ে কবি সন্মিলনৰ উদ্বোধন কৰিব। ওদালগুৰি জিলাৰ খৈৰাবাৰী থানাৰ অন্তৰ্গত আটেলিয়া চিমাংপুৰীত এটা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। যুদ্ধ বড়ো নামৰ এজন যুৱকে ছবিৰাম বড়ো নামৰ 60 বছৰীয়া লোক এজনক কুঠাৰেৰে মূৰত আঘাত কৰি হত্যা কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে যুদ্ধ বড়ো আৰু ছবিৰাম বড়ো সম্পৰ্কত খুৰা ঘটি যাক ব্যক্তিগত কাজিয়াৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ খানাপাৰাৰ ফাৰ্মগেট খেলপথাৰত পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত আজিৰে পৰা 3দিনীয়াকৈ পশুধন আৰু হাঁহ কুকুৰা মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ 150 শতাধিক বিপণীয়ে অংশগ্ৰহণ কৰিছে। মেলাত বিভিন্ন প্ৰজাতিৰ পশুধন, হাঁহ কুকুৰা, আলংকৰিক চৰাই প্ৰদৰ্শন আৰু বিক্ৰীৰ উপৰি বিভিন্ন পশুজাত আৰু দুগ্ধজাত সামগ্ৰীৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি পশুপালনত ব্যৱহৃত আধুনিক যন্ত্ৰপাতি, সঁজুলি, আচবাব আদি প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে। বিগত বৰ্ষৰ দৰে এইবাৰো মেলাত শ্ৰেষ্ঠ গোপালক, ছাগলীপালক, মহবালক, গাহৰি পালক আৰু উন্নত জাতৰ ঘাঁহ খেতিয়কক ৰাজ্যিক আৰু জিলাভিত্তিক পুৰস্কাৰ প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 বজাত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কীয় শ্ৰোতাসকলে হোৱাটছএপ নম্বৰ 9864055566 যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে, ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান চমুকৈ IIMCৰ আইজল চহৰৰ আঞ্চলিক সঞ্চালক ডঃ শাশ্বতী গোস্বামীও সেইদিনা উপস্থিত থাকি বাতৰি সম্পৰ্কত তেওঁৰ মতামত আগবঢ়াব। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। নমস্কাৰ।